এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। দুদিনীয়া অসম ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কিছু সময় পাছতে গুৱাহাটীত উপস্থিত হ'ব। শ্ৰীমোদীয়ে খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানতে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকে জাৰি কৰা ডঃ ভূপেন হাজৰিকা স্মাৰক 100 টকীয়া মুদ্ৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰীয়ে এই অনুষ্ঠানতে অসম চৰকাৰৰ তত্বাৱধানত সংকলন কৰা ডঃ ভূপেন হাজৰিকাৰ বহুভাষিক জীৱনী গ্ৰন্থখনো উন্মোচন কৰিব। প্ৰধানমন্ত্ৰীৰ সন্মানাৰ্থে প্ৰায় 1200 গৰাকী শিল্পীয়ে খানাপাৰাৰ খেলপথাৰত ভূপেন হাজৰিকাৰ 14টা বচা বচা গান আৰু কবিতা একেলগে পৰিৱেশন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূৰ্বে হঠাৎ অহা প্ৰবল বৰষুণৰ পৰিপ্ৰেক্ষিতত বৰ্জাৰ বিমানবন্দৰৰ পৰা খানাপাৰাৰ খেলপথাৰলৈ তেওঁৰ যাত্ৰাপথ কিছু সাল সলনি হোৱাৰ সম্ভাৱনা আছে। শ্ৰীমোদীয়ে আজি নিশাটো কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত কটাব। শ্ৰীমোদীয়ে এই ভ্ৰমণকালত অসমৰ 18,530 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ কাইলৈ মঙলদৈত প্ৰায় 576 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া দৰং চিকিৎসা মহাবিদ্যালয়, এখন GNM স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব। তেওঁ লগতে ভাৰ্চুৱেল পদ্ধতিৰে প্ৰায় 7,000 কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰিবলগীয়া নাৰেংগী কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে গোলাঘাট জিলাৰ নুমলীগড়লৈ যাব আৰু নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীমোদীয়ে শোধনাগাৰটোৰ নতুন পলিপ্ৰপিলিন গোটটোৰ আধাৰশিলাও স্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাইলৈ মঙলদৈৰ পুনিয়াত হ'বলগীয়া জনসভাৰ পৰিপ্ৰেক্ষিতত আজি মাজনিশাৰ পৰা কাইলৈ মাজনিশা পৰ্যন্ত কাৰ্যকৰী হোৱাকৈ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈকে 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে সকলো ধৰণৰ গধুৰ বাণিজ্যিক বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি দৰং জিলা প্ৰশাসনে এই সময়ছোৱাত ৰাষ্ট্ৰীয় ঘাইপথৰ আউলা চৌকাৰ পৰা বেজপাৰা ইছলামপুৰ চাৰিআলি হৈ কেৰিমেৰি পথেৰে মঙলদৈ নগৰৰ বাহিৰেৰে চাৰিচকীয়া লঘু যান বাহনৰ চলাচল কৰোৱাৰ নিৰ্দেশ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ ৰাজধানী আইজলত 9,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত ৰেলৱে, পথ, খাইপথ, শক্তি আৰু ক্ৰীড়াকে ধৰি বিভিন্ন ক্ষেত্ৰৰ প্ৰকল্প আছে। প্ৰধানমন্ত্ৰী মোদীয়ে নৱনিৰ্মিত বেৰবি চাইৰাং ৰেলপথ উদ্বোধন কৰি আইজলক ভাৰতীয় ৰেলৰ সৈতে আনুষ্ঠানিকভাৱে সংযোগ কৰে। তেওঁ 8,000 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বেৰবি চাইৰাং নতুন ৰেলপথত 3খন নতুন ৰেলগাড়ীৰ যাত্ৰাৰো শুভাৰম্ভ কৰে। চাইৰাং দিল্লীৰ মাজত সাপ্তাহিক ৰাজধানী এক্সপ্ৰেছ, চাইৰাং গুৱাহাটীৰ মাজত দৈনিক এক্সপ্ৰেছ আৰু চাইৰাং কলকাতাৰ মাজত ত্ৰিসাপ্তাহিক এক্সপ্ৰেছ ৰেলগাড়ীয়ে দেশৰ অন্যান্য অংশৰ সৈতে মিজোৰামৰ যোগাযোগৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে আজিৰ দিনটো সমগ্ৰ দেশৰ বাবে, বিশেষকৈ মিজোৰামৰ জনসাধাৰণৰ বাবে এটা ঐতিহাসিক দিন। তেওঁ কয় যে ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে চাইৰাং প্ৰথমবাৰৰ বাবে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযোজিত হ'ব। এতিয়াৰে পৰা মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীসকল দেশৰ বিভিন্ন বজাৰৰ সৈতে সংযুক্ত হৈ পৰিব। ইয়াৰ ফলত বিভিন্ন ক্ষেত্ৰত নিয়োগৰ সুবিধা সৃষ্টি হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে ভাৰত বৰ্তমান বিশ্বৰ আটাইতকৈ খৰতকীয়া বিকশিত অৰ্থনীতি আৰু উত্তৰ পূৰ্বাঞ্চল সম্প্ৰতি দেশৰ বিকাশৰ ইঞ্জিন হিচাপে চিহ্নিত হৈছে। মিজোৰামে 31 নীতি আৰু অভিলাষী উত্তৰ পূব কৰিডৰৰ ক্ষেত্ৰত অন্যতম প্ৰধান ভূমিকা গ্ৰহণ কৰিব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে। তেওঁ কয় যে GST সংস্কাৰেৰে চৰকাৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে ব্যৱসায় সহজ কৰি তোলাৰ বাবে কাম কৰিছে। অনুষ্ঠানত অংশ লৈ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে 45টা সুৰংগ আৰু 55খন বৃহৎ দলঙেৰে বেৰবি চাইৰাং ৰেলপথৰ নিৰ্মাণ কাৰ্য অত্যন্ত প্ৰত্যাহ্বানমূলক আছিল। তেওঁ কয় যে এই ৰেলপথে এতিয়া মিজোৰামক গুৱাহাটী, কলকাতা, দিল্লীকে ধৰি দেশৰ গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে সংযোজিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি মিজোৰামত লাংলাই চিয়াহা পথত চিমটুইপুই নদীৰ ওপৰত নিৰ্মাণ কৰা দলঙৰো আধাৰশিলা স্থাপন কৰে। আইজলৰ পৰা প্ৰধানমন্ত্ৰী মোদী মণিপুৰলৈ যায়। তেওঁ চুৰাচানপুৰ জিলাৰ পিছ গ্ৰাউণ্ডত এখন জনসভাত অংশ লৈ মণিপুৰৰ জনসাধাৰণক শান্তিৰ হকে কাম কৰিবলৈ আৰু যুৱ প্ৰজন্মৰ বাবে কল্যাণ আৰু প্ৰগতিৰ বাট মুকলি কৰিবলৈ আহান জনায়। শ্ৰীমোদীয়ে তেওঁৰ ভাষণত কয় যে মণিপুৰ হৈছে আশা আৰু বিকাশৰ ভূমি, কিন্তু গোষ্ঠীগত সংঘৰ্ষই ৰাজ্যখনক জুৰুলা কৰিছে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে আইজলত 7,300 কোটি টকা ব্যয় সাপেক্ষে 14টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে চুৰাচানপুৰত গোষ্ঠী সংঘৰ্ষত গৃহহাৰা হোৱা একাংশ লোকক সাক্ষাৎ কৰে। কেইবাগৰাকী শিশু আৰু অন্যান্য লোকে তেওঁক ফুলৰ তোৰা আদিৰে আদৰণি জনোৱাৰ পাছত এগৰাকী কণমানিয়ে নিজে অংকন কৰা প্ৰধানমন্ত্ৰীৰ প্ৰতিচ্ছবি উপহাৰ দিয়ে। শ্ৰীমোদীয়ে আজি ইম্ফলতো এখন জনসভাত অংশগ্ৰহণ কৰে। দেশৰ অন্যান্য ঠাইৰ লগতে ৰাজ্যতো আজি লোক আদালত অনুষ্ঠিত হয়। হাতিঙিমাৰী জিলা আদালতৰ চৌহদত অনুষ্ঠিত লোক আদালতৰ জৰিয়তে বিভিন্ন বেংক, বিদ্যুৎ বিভাগৰ 275টা গোচৰ নিষ্পত্তি কৰা হয়। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত আয়োজিত এই লোক আদালতৰ বিভিন্ন গোচৰ নিষ্পত্তিৰ জৰিয়তে 90,80,000 টকা সংগ্ৰহ কৰা হৈছে।